এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত হ'ল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সোণাপুৰৰ কচুতলিত দশম অসম আৰক্ষীৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন, অহা 31 মাৰ্চৰ ভিতৰত নক্সালবাদক পুলিয়ে পখাই উৎখাত কৰাৰ সংকল্প লৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী প্ৰকাশ, ৰাজ্যজুৰি আজি মাতৃভাষা দিৱস পালন আৰু কাইলৈৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 2025-26 বৰ্ষৰ চৰচ মেলা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপিৰ শাসনকালত বিগত 10 বছৰত অসমৰ আইন শৃংখলা পৰিস্থিতি উন্নত হৈছে বুলি মন্তব্য কৰিছে। সোণাপুৰৰ কচুতলিত আজি দশম অসম আৰক্ষী বাহিনীৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে আইন শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি ৰাজ্যখনলৈ বৃহৎ ঔদ্যোগিক গোষ্ঠীসমূহ উভতি আহিছে। কংগ্ৰেছৰ শাসনকালত ৰাজ্যখনৰ প্ৰতি কৰা অৱহেলাৰ বাবে দলটোক সমালোচনা কৰি শ্ৰীশ্বাহে কয় যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে যোৱা 10 বছৰত অসমৰ বাবে 15 লাখ কোটিৰো অধিক ধন আবণ্টন কৰিছে। আৰক্ষী বাহিনীৰ নতুন চাউনীৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে দখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা কচুতলিৰ এই স্থানত আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ, আৱাসিক চাউনী, চিকিৎসালয়, খেলপথাৰ আৰু অন্যান্য সা সুবিধাৰে সুসজ্জিত বেটেলিয়ন শিবিৰ গঢ়ি তোলা হ'ব। ইয়াৰ বাকী অংশত চিকিৎসা মহাবিদ্যালয়, চৰকাৰী অনুষ্ঠান আদি স্থাপন কৰাৰ লগতে বিভিন্ন কাম কাজতো ব্যৱহাৰ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে দখলকাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান অব্যাহত থাকিব বুলিও সদৰি কৰে।
আমাৰ এই কচুতলিত 708 বিঘা মাটি সন্দেহযুক্ত লোকসকলে ইয়াত দখল কৰি আছিলে। কচুতলি আৰু সোণাপুৰ ডিমৰিয়া ৰাইজে দাবী কৰিছিলে যে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা এই মানুহখিনিক উচ্ছেদ কৰিব লাগে। কোনেও সাহস কৰা নাছিলে, কিন্তু আজি আমি কচুতলিৰ 700 বিঘা মাটি আমি অবৈধ লোকৰ পৰা উদ্ধাৰ কৰিলো আৰু তেওঁলোকক আমি নিজৰ ৰাস্তা দেখুৱাই দিলো। অসমত যোৱা 5 বছৰত 1,10,000 বিঘা মাটি আমি ফৰেষ্টৰ পৰা এভিকশ্যন কৰিছো আৰু চৰকাৰী মাটি আমি 26,000 বিঘা আৰু VGR PGRৰ পৰা আমি 7,000 বিঘা মাটি আমি এভিকশ্যন কৰিছো।
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত আয়োজিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী CRPFৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ শ্ৰীশ্বাহে কয় যে দেশে অহা 31 মাৰ্চৰ ভিতৰত নক্সালবাদক পুলিয়ে পোখাই উৎখাত কৰাৰ সংকল্প লৈছে। তেওঁ লগতে কয় যে CRPFে প্ৰতিষ্ঠা কালৰে পৰা ৰাষ্ট্ৰৰ প্ৰতি অভূতপূৰ্ব সেৱা আগবঢ়াই আহিছে আৰু CRPF আৰু কোবৰা বেটেলিয়ানৰ জোৱানসকলে দেশক নক্সালমুক্ত কৰাৰ বাবে চকুত লগা ধৰণৰ কাম কৰি আহিছে। CRPFে উত্তৰ পূৰ্বাঞ্চল, জম্মু কাশ্মীৰ আৰু মাওবাদ প্ৰভাৱিত এলেকাসমূহত শান্তি বৰ্তাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলিও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে বাহিনীটো অবিহনে দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ বিষয়ে কল্পনাই কৰিব নোৱাৰি। শান্তি বৰ্তাই ৰখাত CRPFে পালন কৰি অহা ভূমিকাৰ বিষয়ে উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে বাহিনীটোৰ কেইবাটাও দল হিংসাজৰ্জৰ মণিপুৰত নিয়োগ কৰা হৈছে আৰু ৰাজ্যখনত ইয়াৰ ইতিবাচক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। CRPFে প্ৰতিষ্ঠা কালৰে পৰা কৰি অহা ত্যাগৰ বিষয়ে আলোকপাত কৰি শ্ৰীশ্বাহে কয় যে বাহিনীটোৰ 2,270 গৰাকী বীৰ জোৱানে দেশৰ সেৱাত প্ৰাণ উৎসৰ্গা কৰিছে। বাহিনীটোৰ 700 গৰাকী জোৱানে অকল উত্তৰ পূৰ্বাঞ্চলতে প্ৰাণ উৎসৰ্গা কৰা বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে অসাধাৰণ বীৰত্বৰ পৰিচয় দিয়া বাহিনীটোৰ কেইবাগৰাকীও বীৰ জোৱানক সাহসিকতাৰ পদক প্ৰদান কৰে। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হৈছে। ভাষিক, সাংস্কৃতিক বৈচিত্ৰ আৰু বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে এই দিৱস পালন কৰি অহা হৈছে। ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া, সংস্কৃত, বাংলা আৰু হিন্দী ভাষাৰ বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা সাহিত্য সভাৰ সহযোগত আজি মহাবিদ্যালয়খনত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰা হয়। অনুষ্ঠানত বিশিষ্ট ভাষাবিদ, সাহিত্যিক তথা হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক অমলেন্দু চক্ৰৱৰ্তী, সাহিত্যিক অনন্তৰাম মেধি, ফুলানাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ ধ্ৰুৱ চক্ৰৱৰ্তী আৰু বৰ্তমানৰ অধ্যক্ষ কিশোৰ কুমাৰ শ্বাহ উপস্থিত থাকে। অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ উদ্যোগতো আজি ৰাজ্যজুৰি আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দুহেজাৰ পঁচিছ ছাব্বিছ বৰ্ষৰ সৰস মেলা কাইলৈৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে আয়োজন কৰা এই মেলাত গ্ৰাম্য উদ্যোগী, আত্মসহায়ক গোট আৰু থলুৱা শিল্পীসকলে নিৰ্মাণ কৰা সামগ্ৰী প্ৰদৰ্শন তথা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। সৰস মেলাই ৰাজ্যখনত তৃণমূল পৰ্যায়ৰ অৰ্থনীতি সৰলীকৰণৰ পথসমূহ সুচল কৰিব বুলি আশা কৰা হৈছে। আঠ মাৰ্চত এই মেলাৰ সামৰণি পৰিব। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যৰ যশস্বী ভাস্কৰ্য শিল্পী, কলা নিৰ্দেশক, সংগীত নাটক অকাডেমী বঁটা তথা পদ্মশ্ৰী সন্মানেৰে সন্মানিত নুৰুদ্দিন আহমেদৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলা প্ৰশাসনে প্ৰস্তুতি আৰম্ভ কৰিছে। জিলাখনৰ চাৰিটা বিধানসভা সমষ্টিৰ বাবে চাৰিগৰাকী ৰিটাৰ্ণিং বিষয়া, বাৰগৰাকী সহ ৰিটাৰ্ণিং বিষয়া, 36গৰাকী মাণ্ডলিক বিষয়া আৰু 108গৰাকী ক্ষেত্ৰ বিষয়া নিয়োগ কৰা হৈছে। নগাঁও চহৰত অহা 25 ফেব্ৰুৱাৰীৰ পৰা চিটি বাছ সেৱা আৰম্ভ হ'ব। প্ৰথম পৰ্যায়ত কঠীয়াতলীৰ পৰা বৰঘাট মৰিকলঙেৰে ক্লক টাৱাৰ হৈ মেট্ৰ হাস্পতাললৈ, ডিমো অভাৰব্ৰিজৰ পৰা নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সন্মুখেৰে ৰূপহীহাট বজাৰলৈ আৰু বেবেজিয়াৰ পৰা নগাঁও ষ্টেডিয়াম বজাৰৰ সন্মুখেৰে পুৰণিকুদামলৈ চিটিবাছ চলিব। দৈনিক পুৱা 8 বজাৰ পৰা সন্ধিয়া 7 বজালৈ চিটিবাছ সেৱা উপলব্ধ হ'ব। এই উপলক্ষে 25 ফেব্ৰুৱাৰীত নেহৰুৱালী খেলপথাৰত জিলা প্ৰশাসন, জিলা পথ সুৰক্ষা সমিতি আৰু জিলা পৰিবহণ বিভাগে উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰিছে। ৰাজ্য চৰকাৰৰ গোৰ্খা উন্নয়ন পৰিষদৰ 2023-2024 বৰ্ষৰ বিশেষ পুঁজিৰে নিৰ্মিত গোৰ্খা সাংস্কৃতিক ভৱন আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি দুৰ্গা মন্দিৰ প্ৰাংগণত আয়োজিত এটা অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই এই ভৱনটো উদ্বোধন কৰে। এই সাংস্কৃতিক ভৱনে অঞ্চলটোৰ গোৰ্খা সমাজৰ কৃষ্টি সংস্কৃতিৰ চৰ্চা, প্ৰসাৰ আৰু সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ'ব। আজি কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ প্ৰথমখন খেলত পাকিস্তান আৰু নিউজিলেণ্ড মুখামুখি হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰত কাইলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছুপাৰ 8ৰ গ্ৰুপ 1ত ভাৰত, জিম্বাবৱে, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকা থকাৰ বিপৰীতে গ্ৰুপটোত পাকিস্তান, শ্ৰীলংকা, ইংলেণ্ড আৰু নিউজিলেণ্ড আছে। T20 বিশ্বকাপৰ ছেমি ফাইনেল খেল দুখন অহা 4 আৰু 5 মাৰ্চত অনুষ্ঠিত হ'ব। অহা 8 মাৰ্চত ফাইনেল খেল অনুষ্ঠিত হ'ব। অহা 14 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পাছতহে সমাগত নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনাইছে। কাছাৰ জিলাত কালি আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ধনৰাশি বিতৰণৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ বিধায়কসকলৰ কামৰ ওপৰত ভিত্তি কৰিহে টিকেট দিয়া হ'ব বুলি উল্লেখ কৰে। ইপিনে নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যত বিৰোধী ঐক্য গঠনক উৎকণ্ঠা আৰু অনিশ্চয়তাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সোণাপুৰৰ কচুতলীত দশম অসম আৰক্ষী বাহিনীৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন, অহা 31 মাৰ্চৰ ভিতৰত নক্সালবাদক পুলিয়ে পোখাই উৎখাত কৰাৰ সংকল্প লৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্যজুৰি আজি মাতৃভাষা দিৱস পালন আৰু কাইলৈৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 2025-26 বৰ্ষৰ সৰস মেলা। আমাৰ বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।